لتجدن أشد الناس عداوة للذين آمنوا اليهود والذين أشركوا ولتجدن أقربهم مودة للذين آمنوا الذين قالوا إنا نصارى ذلك بأن منهم قسيسين ورهبانا وأنهم لا يستكبرون
مؤمن هكولر هويتيا خطلوتر كترات মানুহৰ মাজৰ পৰা ইহুদী আৰু মুশ্ৰিকসকলকেই তুমি অধিক উগ্ৰ দেখিবলৈ পাবা। আনহাতে মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ নিকটৱৰ্তী পাবা সেইসকল লোকক যিসকলে কয় আমি নাচাৰা, কাৰণ সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰ বিৰাগী আছে যিসকলে অহংকাৰ নকৰে।